এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে নাদিয়া জিলাত দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভাৰত আৰু নেডাৰলেণ্ডছে এখন বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ কমিটি গঠনৰ কথা ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত এটা পানীৰ টেংক ভাঙি পৰাৰ ফলত 6 লোকৰ মৃত্যু হোৱাৰ লগতে 9 লোক আহত হয়। আৰু আহমেদাবাদত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 30 পৰাস্ত কৰি শৃংখলা দখল কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নাদিয়া জিলাৰ ৰাণাঘাটত প্ৰায় 3,200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমোদীয়ে এখন জনসভাতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ নাদিয়া জিলাত 66.7 কিলোমিটাৰ দৈৰ্ঘৰ 34 ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰজাগুলি কৃষ্ণনগৰ খণ্ডৰ 4-লেনযুক্ত পথছোৱা উদ্বোধন কৰিব। তেওঁ লগতে উত্তৰ 24 পৰগনা জিলাৰ বাৰাসত বাৰজাগুলি সংযোগী 17.6 কিলোমিটাৰ দৈৰ্ঘৰ 4-লেনযুক্ত পথছোৱাৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পই কলকাতা আৰু শিলিগুৰিৰ মাজত যাতায়াত ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত যাতায়াতৰ সময় প্ৰায় 2 ঘণ্টা হ্ৰাস পোৱাৰ লগতে দ্ৰুত আৰু মসৃণ যাত্ৰা সুনিশ্চিত কৰিব। তদুপৰি এই পথ প্ৰকল্প এই খণ্ডত পৰ্যটনৰ বিকাশত অৰিহণা যোগাই অৰ্থনৈতিক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিব। পশ্চিমবংগ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুপৰীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি গুৱাহাটীৰ বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। 4,000 কোটি টকা ব্যয় সাপেক্ষে এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমান বন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে টাৰ্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে বৃহৎ ৰোড শ্ব'ৰ আয়োজন কৰিছে। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860 বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। ভাৰত আৰু নেডাৰলেণ্ডছে এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ভাৰত নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ কমিটি গঠনৰ কথা ঘোষণা কৰিছে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই যুটীয়া সমিতিখন হৈছে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ডাচ বিদেশ মন্ত্ৰী ডেভিড ৱেন ইউলৰ ভাৰত ভ্ৰমণৰ সময়ত কালি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় আৰু নেডাৰলেণ্ডছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত আনুষ্ঠানিকভাৱে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত নিয়মীয়া আলোচনা আৰু সহযোগিতাৰ বাবে আনুষ্ঠানিক প্ৰতিষ্ঠানগত পৰিকাঠামো হিচাপে এই যুটীয়া সমিতিখন গঠন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত এটা পানীৰ টেংক ভাঙি পৰাৰ ফলত 6 লোকৰ মৃত্যু হোৱাৰ লগতে 9 লোক আহত হয়। এই দুৰ্ঘটনাটো আভাদা ইলেক্ট্ৰো প্ৰাইভেট লিমিটেড নামৰ এটা সৌৰ পেনেল নিৰ্মাণকাৰী ফেক্টৰীত সংঘটিত হয় বুলি আৰক্ষীৰ বিষয়াই নিশ্চিত কৰিছে। পানীৰ টেংকটো ভাঙি যোৱাৰ ফলত ধবংসাৱশেষৰ মাজত আবদ্ধ হৈ পৰা 3 শ্ৰমিকৰ থিতাতে মৃত্যু হয়। ইপিনে গুৰুতৰভাৱে আহত আন 3 চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁলোকৰ চিকিৎসালয়তে মৃত্যু হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ নিহতসকলৰ নিকটাম্মীলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। তদুপৰি শ্ৰমিকসকলে কৰ্মৰত কোম্পানীয়ে নিহতসকলৰ পৰিয়াললৈ 30 লাখ টকাকৈ প্ৰদান কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে বিমান কোম্পানীসমূহক যাত্ৰীৰ সুবিধাৰ বাবে থকা সকলো নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আৰু ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত বিমানৰ উৰণত অসুবিধাই দেখা দিলে যাত্ৰীসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত কৰ্মচাৰী থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কালি এখন জাননী জাৰি কৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে কুঁৱলীজনিত কাৰণত বিমানৰ উৰণত বিলম্ব হলে যাত্ৰীসকলক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিব লাগিব। মন্ত্ৰালয়ে বিবৃতিটোত কয় যে যাত্ৰীসকলক বিমান উৰণ সন্দৰ্ভত শেহতীয়া তথ্য প্ৰদান কৰাৰ লগতে অপেক্ষাৰ সময়ছোৱাত খাদ্যৰ যোগান ধৰিব লাগিব। বিমান উৰণৰ বাবে সকলো প্ৰয়াস চলোৱাৰ পাছতো প্ৰতিকূল বতৰৰ বাবে যদি উৰণ বাতিল কৰিবলগীয়া হয় বা উৰণত বিলম্ব ঘটে তেন্তে এই সন্দৰ্ভত যাত্ৰীসকলক স্পষ্টকৈ জনাব লাগিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে লগতে কয় যে এনে পৰিস্থিতিত যাত্ৰীসকলৰ প্ৰয়োজনীয় প্ৰাপ্যৰ দিশটোত বিবেচনা কৰিব লাগিব। কুঁৱলীৰ পৰা সময়ত বিশেষকৈ পুৱতি নিশা আৰু সন্ধিয়াৰ ভাগত বিমান কৰ্তৃপক্ষই বিমান বন্দৰত প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী মজুত ৰখাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰালয়ে লগতে কয় যে সংযোগী বিমান মালবস্তুৰ চোৱা চিতা আৰু সংগীবিহীন নাবালকৰ যত্ন লোৱা দিশসমূহো বিমান কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব। হকী ইণ্ডিয়াৰ সভাপতি ডঃ দিলীপ কুমাৰ তিৰ্কীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহক কালি সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকীয়ে ভাৰতত হকীৰ দীৰ্ঘম্যাদী উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। দেশত হকী শক্তিশালী কৰাৰ ক্ষেত্ৰত দেখুওৱা আগ্ৰহ ইতিবাচক মনোভাৱ আৰু সহযোগিতামূলক পদক্ষেপৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহক হকী ইণ্ডিয়াই ধন্যবাদ জ্ঞাপন কৰে। আহমেদাবাদত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 30 পৰাস্ত কৰি শৃংখলা দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 231 সংগ্ৰহ কৰে। তিলক বৰ্মাই সৰ্বাধিক 73 আৰু হাৰ্দিক পাণ্ডিয়াই 63 ৰান কৰে। হাৰ্দিকে মাত্ৰ 16 বলত অৰ্ধশতক কৰি দ্ৰুত ৰান কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কৰবিন বাছে 2 উইকেট লাভ কৰাৰ লগতে অটনেইল বাৰ্টমেন আৰু জৰ্জ লিণ্ডেই 1টাকৈ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাই 232 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ কুইণ্টন ডিকে 65 ৰান কৰে। বৰুণ চক্ৰৱৰ্তীয়ে 5টা উইকেট দখল কৰে। হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ আৰু বৰুণ চক্ৰৱৰ্তীক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। 5খনীয়া টি20 শৃংখলাটোত ভাৰতে 3-1 ব্যৱধানত জয়লাভ কৰে। ইয়াৰে চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে বাতিল কৰিবলগীয়া হয়। চীনৰ হাংঝৌত অনুষ্ঠিত BWF ৱৰ্ল্ড টুৰ ফাইনেলছত ছেমিফাইনেলৰ পুৰুষৰ ডাবলছত আজি ভাৰতৰ স্বাতিক চাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চীনৰ লিয়াং ৱে কেং আৰু ৱেং চাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপ বিৰ শীৰ্ষস্থানত থকা স্বাতিক আৰু চিৰাগ হৈছে এই প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় পুৰুষ ডাবলছ যুটি। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে নাদিয়া জিলাত 2টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভাৰত আৰু নেডাৰলেণ্ডছে এখন বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ সমিতি গঠনৰ কথা ঘোষণা কৰিছে। আৰু আহমেদাবাদত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 30 ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।